হয় হয়
ইহঁতৰ এই মেচন কিটা, মেচন মানে ইহঁতৰ এই বগা কিটা, এই বগাই আচল প্ৰব্লেম। ইহঁতে জেগাই জেগাই তাহাঁতৰ ব্ৰাদাৰহুডৰ ব্ৰাদাৰ কিটা বহাই লয়, বুজিছ? যেনেকে আমাৰ অসমতো বহি আছে, অসমত এটা বহি আছে, তাৰ নাম হীৰেণ গোহাঁই, আৰু এটা কাঞ্জকৰা আছিল হোমেন বৰগোহাঁই। ইহঁতে একোটা একোটা মেচন, বুজিছ নাই? সেই পিছৰ পৰা সিহঁতে মাত দিব, হে পৃথিৱীখন গ'ল, ইও মাত দিব, হয় হয় এখন গ'ল, এইপিনে পৰা ক'ব সেই পেপাৰত পইচা সঁচা, ইটো ক'ব হয় হয় সঁচা, সেইপিনে ক'ব ডেমক্ৰেচি ভাল, ইটোৱে ক'ব হয় হয় ভাল। এইগিলা দি গোটেই পৃথিৱীখন সিহঁতে প্ৰথমে পৃথিৱীখন গোলক বনাইছে, তাৰপিছত এই ডেমক্ৰেচি আনি সিহঁতে চাচোন কিনি কেনেকুৱা অত্যাচাৰ কৰি আহি ইয়াতে সোমালে গোটেই বিশ্বখন দোলাক। সিহঁতে প্ৰথমতে তোৰ হেৰি লৈছি, এইটো কি আফ্ৰিকাখন গোটেই লৈছি, অষ্ট্ৰেলিয়া লৈছি, ইয়াল লৈছি, ভাল লৈছি, ইণ্ডিয়া সোমাইছি, ইণ্ডিয়া সোমাওঁতে শান্ত হৈ থকা নাই, লাষ্টত এই অসমখন সোমাইছি। অসমত কি আছে? অসমতে আচল জিনিসটো আছে, ঈশান কোণ, এইটো ঈশান কোণ, এইটো ঈশান কোণ ৱালা আহি আছে ইয়াতে, গম পোৱা নাই? খালি হায়দৰ হুছেইনে ফোন কৰিছিলে, হায়দৰ হুছেইনে, মই হায়দৰ হুছেইনে কৈছো, ঐ তোৰ বয়স এতিয়া কিমান হৈছি কচোন, তোৰ পঁচাকি পঁচাকি আঠাশী তোৰ বয়স হৈছে, মোৰ বা কি বেছি দিন নাই, অলপতো সঁচা কথা লিখি থৈ যা, তই ডাইৰেক্ট যদি সঁচা কথা লিখ, তোৰ কিন্তু হেৰি পাব্লিছ নহয়, তই এটা বৰ নামী দামী লেখক, তোৰ কথা সাধাৰণতে পাব্লিছ হয়, কিন্তু তই যদি সঁচা কথা লিখ পাব্লিছ নহয়, গতিকে তই এটা কাম কৰিবি, তই এটা বুদ্ধি কৰি লিখিবি, গোটেই আৰ্টিকলটো এনেকে এনেকে লিখিবি, মাজত দুইটা তিনিটা চেণ্টেঞ্চ ভৰাই দিবি, এই সঁচা কথাটো, এই পৃথিৱীখন গলাক নেকি, এই হেৰি কি পইচা হেৰি নেকি, সিহঁতে পেপাৰৰ পইচা বনাই লৈ ধুম ধাম ধুম ধাম প্ৰিণ্ট কৰি 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 এতিয়া এনেকুৱা অৱস্থা হৈছে, এনেকুৱা অৱস্থা হৈছে, সিহঁতে ধৰিব নোৱাৰিছে, ক'ত ক্ৰেডিট ডিফল্ট শ্বপ, ক'ত ইণ্টাৰেষ্ট ৰেট শ্বপ, এইপিনে ডেৰিভেটিভ, সেইপিনে ডেৰিভেটিভ, গোটেই ডেৰিভেটিভ যদি কোৱাড্ৰিটিলিয়নৰ পিছত কোৱাড্ৰিটিলিয়ন ডলাৰ প্ৰিণ্ট হৈ গৈছে, আজিকালি ডলাৰ প্ৰিণ্টেই কৰিব নালাগে, খালী কম্পিউটাৰত নম্বৰ ভৰালেই হৈ যায়, এইগিলা কথা মই গম পাওঁ। মই 25 বছৰ আমেৰিকাত যদি নগ'লো হয় এইগিলা কথা গম নাপালোহেঁতেন, মোক সেইকাৰণে লৈ গৈছে তাতে 25 বছৰ, যি হব লগা আছে চব হৈ আছে, চাই থাক, খালি চাই থাক, সাক্ষী হ, খালি সাক্ষী হওঁ, একো কৰিব লগা নাই।
গৰু পুহিম এনেকুৱা অলপ মানে প্লেনিংত হেৰি কৰি আছিলো, মোৰ আধাৰ কাৰ্ডখন আপোনাৰ লিংক কৰা নাই যে, এইটো খুলিবই নিদিয়ে,
এই ইহঁতৰ খালি লিংক কৰা, আল কৰা, বাল কৰা, মানুহক ধৰি হেঁচা মাৰি ডিঙিত চিকলি লগোৱা কাৰবাৰ, এতিয়াতো পাৰিলে এটা চিপ এটাই ভৰাব, এটা কাম কৰ, যিখিনি পইচা আছে কেনেবাকৈ কৰি ওলাই লওঁ, আৰু অলপ চলপ চা গোটেইখিনিতো হেৰি অলপ চলপতো হাতত কেচ পইচা ৰাখিব লাগিব, কেচ পইচা হাতত ৰাখ, নিজৰ হাতত ৰাখ, বেংকত ৰাখি লাভ নাই, নিজৰ হাতত অলপ চলপ কেচ পইচা ৰাখ, আৰু তোৰ যিটো নিজৰ ইনকাম আহি আছে গৈ আছে তোৰ চলি থাকিব, চিন্তা নকৰ, কিন্তু তই যিখিনি ছেভিংছ কৰিব লগা আছে তাৰ কমচে কম 50% ৰূপ কিনি লওঁ, সোণ নিকিনবি, সোণ নিকিনবি, মই তোক সোণ আৰু ৰূপৰ ষ্টৰিটো কৈ দিওঁ, সোণ আৰু ৰূপৰ এই হাজাৰ হাজাৰ বছৰ ধৰি 10:1, সোণ হ'ল ৰজাৰ ৰজাৰ ধন আৰু ৰূপ হ'ল সাধাৰণ মানুহৰ হেৰি, সিহঁতে ৰূপৰ দাম 70:1 কৰি ৰাখিছে, ৰাতি ৰাতি গোটাই গোটাই ৰাতি ৰাতি সিহঁতে 1 বিলিয়ন আউন্স হেৰি বিক্ৰী কৰি দিয়ে, গোটেই 1 বিলিয়ন আউন্স গোটেই পৃথিৱীত এক বছৰ খান্দিলেও নোলায়, সিহঁতে একেদিনতে বিক্ৰী কৰে, একেদিনতে কিনে, কিনি একদম কমাই থৈ দিছে, সেইগিলা কথা সাধাৰণ মানুহে নাজানে, তোকো ইমান কম সময়ত মই বুজাব নোৱাৰো, মই বহুত আগতে মোৰ হেৰি জগতৰ ভিডিঅ' কৰিছো, সেইবিলাক চব ডিলিট হৈ গৈছে, সেইবিলাক চাগে অডিচিত আছে, চাবি,
ৰূপৰ সেইটো মই চালো, মই ভালকে বুজি পোৱা নাই, ইমান
নাপাও, তহঁতে ইমান সাধাৰণ এটা আত্মা, তহঁতে কেনেকে বুজি পাবি, ইমান তহঁতে এটা মাত্ৰ আত্মা এটা আহিছ এক্সপিৰিয়েঞ্চ কৰিব, তহঁতে এক্সপিৰিয়েঞ্চ কৰি থাক, মই কৈছো যা তহঁতৰ হোৱাইট হাউচ, আমেৰিকাৰ কোনো গভৰ্ণমেণ্ট নাই, সেইকাৰণে চব মিছা ফাঁকি চলি আছে, তাৰপিছত এটাৰ পিছত এটা গণ্ডগোল আহিছে, এভাৰগ্ৰেণ্ডে পেমেণ্ট দিবা, বণ্ডৰ পেমেণ্ট দিবা নল'লে, এটা মস্ত ডাঙৰ চাইনিজ কোম্পানী, তাৰ কথা কিবা ওলাল না, আজি 3 মাহ হৈ গ'ল, কোনেও চুপচাপ হ'ল, প্ৰথমে চিঞৰ বাখৰ এভাৰগ্ৰেণ্ড, তাৰপিছত এভাৰগ্ৰেণ্ডৰ কথা নাই, যোৱা কি 2019ৰ ছেপ্টেম্বৰ মাহত অভাৰ নাইট ৰেপৰ ৰেট 10%, 11% উঠি গ'ল, তাৰপিছত অভাৰ নাইট ৰেপো এতিয়াও চলি আছে, $1.7 trillion এভৰি নাইট, কোনোবাই জানে না, একোৱেই নাই, চুপচাপ, ডচ বেংক 7 জুলাই দিনা খতম হৈ গৈছে, 7 জুলাই দিনা ডচ বেংকৰ ট্ৰেডিং, তাহাঁতৰ যিবিলাক ইকুইটি ট্ৰেডিং চব বন্ধ হৈ গৈছে, সেইদিনাই মৰি গৈছে, মোৰ ঘৈণীজনীক মোক 3 দিন সময় দিছিল, কৈছে তাই 3 দিনৰ ভিতৰত ভাং, তাই 26 জুনত তাই কৈছে মই 27 জুলাইত জার্মানি গোটাই সেই জার্মানির প্রায় গোটাই হাফ বিলাক ওলাইছে, এগুলা গোটাই হাফ তাহাতর এই এই তিনটা যে রিলিজন আছে আব্রাহামাইট রিলিজন, এইকিটা কোনো নহয় কিনা শনি উপাসনা, শনি আর শুক্র, শনি আর শুক্র, শনি আর শুক্র মিলি গোটাইখন নষ্ট করছে, এই শুক্র আগতেও করছে, এবার সেই কুবেরের কুবেরের ধন সম্পত্তি সব লৈ গেছে, এটা শনিক মই খাই থৈছিলো, তারপর সে মোক গুটি দিব লাগছে, সেইকাৰণে তার নাম শুক্র, শুক্রাচার্য আছে আলা, এইগুলা না যে ইমান ডিপ কথা শুনিও যে কোনো জানিব নোৱাৰে, এইবিলাক এইবিলাক সেইবিলাক জ্ঞান তেনেকে নাপাও, এই ধ্যান করলে জ্ঞান আহে, ধ্যান মই কথা কলে মোৰ খঙে উঠি আহে, একেবারে টিঙিচকে উঠি আহে,
খং উঠব লাগা কথা এনেকুৱা
যা, একো চিন্তা নাই, এখন সব শেষ হৈ যাব, যা
বিচাৰিছিলো
কি কৰিবি, লগ পাই গম নাপা, মই পাগলা হোৱা বাদ দিছো, আর চাচুন কো ইনসিডেন্স সেদিনা যে মই কইছো রাতিপা কইছো মোর ডিঙিত উপরত যে হেতু মই সদাই তো ফুট লম কিবা এনেকে আঁকি পেলে ওম তো লিখছো নাকি নিজে নিজে হয়ে গেছি, এইগুলা সব শেষ হয়ে যাব, চিন্তা নকর, এখন পুরা শেষ, ফিনিশ ফিনিশ, আর 26 জুনের ভিতর ফিনিশ, 26 জুনের ভিতর ফিনিশ, যেমানে যে নকর উৎপাত যিমানে নকরক একো লাভ নাই, সব নচলে, এই ডেমক্রেসি টেমক্রেসি উড়ি যাব, এবার আরো চাণক্যই এই চন্দ্রগুপ্ত মৌর্যক নবরায় বুঝছেন নাই, এবার মই মই কেলা চাণক্য দাঁত ভাঙি পেলাই মই চন্দ্রগুপ্তক নবরায় এবার নিজে বহিম তাতে
যায়,
এখন বহুত বেয়া হয়ে গেছে, বহুত নষ্ট হয়ে গেছে, মই কৈছো নাই 62 চনত সিহঁতে রূপটো আঁতৰাই পেলাইছে, 66 চনত মোৰ জন্ম হৈছে, 71 চনত 72 চনত হেৰি এইটো কি সোণখিনি আঁতৰাই পেলাইছে, গোল্ড উইণ্ড বন্ধ কৰি পেলাইছে, চালা হাৰাম জোৰা লেঙেৰা, তাৰপিছতে সোণৰ লগত কোনো সম্পৰ্কই নাই, দাম দম পইচা প্ৰিণ্ট কৰা গোটেই বিশ্বত, তেতিয়াই মোৰ ঘৈণীজনী জন্ম হৈছে, ১৫-২০ বছৰৰ ভিতর গুৱাহাটী জাগাই জাগাই বিশেষ বঙালী ঘাটিত শনি মন্দিরে শনি মন্দির তো খোজকাঢ়ি যাবি, মই শনি মন্দির শনি মন্দিরত পেচাব কৰি দিছো, মই এখানে পাব্লিক ঝুলে দিছি তাতে,
আৰু শনি এনেকুৱা ডাঙৰ ভগৱান বা সেনেকুৱা সেই নহয় তো, ইমান
শনি কেতিয়াও পূজা নকৰে, অ ভাল এইসব মিছা, এই পূজা পাতি একোই নচলে, এইবিলাক দুৰ্গা পূজা কৰিব দৰকাৰ নাই, ইয়াতে এটা অকল যজ্ঞ হয়, যজ্ঞ হল, যজ্ঞ হল ধন্যবাদ সূচক, ধন্যবাদ সূচক আহুতি, গোটাই বছরটো যে বায়ু গরু না হয়ে যে বরষুণ দিলে হেৰি দিলে এয়া দিলে তার বিনিময়ত তুই যজ্ঞ কর, এই বছৰৰ মই 3 বছৰ খালো, এই বছৰৰ যিমান মই উৎপাদন কৰিছো এইটো আপোনাৰ নামতে পূর্ণাহতি দিলো, সেইটোৱে হব লাগে, মাকক কিয় পূজা কৰিব লাগে, দুর্গা পূজা জুলাই বঙালী কিটাই ওলাইছে দুর্গা পূজা, আবে তোর দুর্গাই সব দিয়ে দিছে, যিটো কণী বনাই দিয়ে একে খুঁটো তোর তোর গোটেই জিন্দগি তোর 100 বছৰ চলি যায়, কোনো বেমার আজার সব নিজে নিজে ঠিক হয়ে যায়, সিহতে বেমার এলোপেথিক মেগাজিন মেডিসিন দি তত বেমার আরো ভরায় আরো সেইটো হেৰি কৰে, হাফ হয় গোটেই বেজ হয়ে যাৰে, এটা মানুহে এলোপেথিক নহয় এলোপেথিক পেচেণ্ট, সেইকাৰণে কয় তই পেচেণ্ট, পেচেণ্ট কিয় কয় তাৰমানে তই ইমপেচেণ্ট, অলপ জ্বৰ হৈছে অকমান ডাউট মাৰি কিয় দৰব এটা খাব লাগে, থাকচোন তাতে 2 দিন নিজে নিজে ঠিক হব নহয়, হব নহয়
হব নিজে নিজে হিল হব,
এতিয়া আকৌ আয়ুৰ্বেদ ঘূৰি আহিব লাগিব, আকৌ আয়ুর্বেদ ঘুরে যাব লাগবো, সব উড়ে যাব, এবার মেডিকেল কলেজ ইঞ্জিনিয়ারিং কলেজ ইঞ্জিনিয়ারিং কলেজের আসল ইঞ্জিনিয়ারিং কে আসল ইঞ্জিনিয়ারিং তোর 10% 20% ঠিক আছে, বাকি ওটাই মিশা ফাঁকি ফেক ফলস ফনি,
সব ফাঁকি সব ফাঁকি, কিন্তু মানুহবিলাকক মোৰ লগৰবিলাকক কিছুমানক বুজালে আপোনাৰ সেইটো বস্তু যে ইমান মানে গা জ্বলি উঠিব লাগে, সিহঁতৰ যে একো মানে ৰিয়েকশ্যন নহয় এইটো কিহৰ কাৰণে,
একেবারে মানুহ ভয়তে ভয় খুৱাওতে খুৱাওতে স্বাভাৱিক আছো 1979 আন্দোলনৰ সময়ত ঐ আহ আহ ওলাই আহ বুলি মাতে মানুহ ধৰকে ওলাই আজিকালি চব নাকে মুখে কাপোৰ পিন্ধি চুপচাপ সোমাই থাকে কিয় জানেনে কাৰণটো কৈ দিওঁ প্ৰতিটো মানুহক ধাৰত চলাই দিছে প্ৰতিটো মানুহৰ পেমেণ্ট আছে প্ৰতি মাহত পি এম আই দিব লাগিব তাকে হাতত থাকিল ক'ত কোনে কোনে যায় ৰূপৰ সোণ কিনিব তাহাঁতক লোভত পেলাই থাকি নতুন নতুন মোবাইল ফোন দি দিছে প্ৰতি মাহে পেমেণ্ট এই ধাৰত পুত গৈ গোটেই মানুহক কঙা কৰি পেলাইছে এই ৰজগুণ ৰজগুণ এই তিনিটা গুণ আছে বগা নীলা ৰঙা বগা হ'ল সত্যগুণ ৰঙা হ'ল ৰজগুণ আৰু নীলা হ'ল তমগুণ এই তিনিটা আহিব আৰু যাব ৰাতিপুৱা যেতিয়া গা আছে ডুবি অলপ মন্ত্ৰচন্দ্ৰ উচ্চাৰণ কবি আচল জ্ঞান বিলাক আহিব সেইটো সত্যগুণ সেইটোতো সদায় লৈ থাকিব নোৱাৰ নহয় দুপৰীয়া কামত যাবই লাগিব যা এইটো ৰজগুণ পইচা পাতি আনি খা ৰাতি বোলে নাই টোপনি মানে টোপনি টোপনি নামাৰাকে থাকিব পাৰিবি নহয় নহয় সেইটো তমগুণ বোলে মদ খাওঁ বোলে খা এইখিনি যি আহিছে তাকে কৰ কিন্তু কাৰো লগত লিপাই মান নহবি এই তিনিটাতো চলি এই তিনিটা চলি সমানে মৰম কৰবি সত্যকো মৰম কৰবি ৰজকো কৰবি আৰু তমকো কৰবি সমানে কৰবি ডিস্ক্ৰিমিনেট নকৰবি এইটো বস্তু হেৰিয়ে কি অম্বিকাগিৰি মেচেৰ আহিব সি বুঢ়া বয়সত লাষ্ট সময়ত গম পাইছিলে সেইকাৰণে সি লিখিছিলে মোৰ বগা নীলা ৰঙা পৰিকল্পনা পোৱা নোপোৱাৰ সৰহ বেদৰ লোক কৈছিল না
সেইটো
অম্বিকাগিৰি বৰপেটা মই গা ধুৱাই যাওঁ চাৰে বাৰটা বাজিল
অ বৰ্তা আপোনাৰ এই মোক ক'বচোন মই লগ পাব বৰ ইচ্ছা
আপোনাৰ মোক লগ পাব বহুতৰ ইচ্ছা পাইলো 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 বেছি পাই পাছত আৰু নাপাবি আৰু যেতিয়া এখন ফুটিব বোমাটো মই কৈছো না যিদিনাই কমেক্সৰ চিলভাৰ মাৰ্কেট ভাঙিব তাৰ পিছত মোক দেখা পাবি বাহিৰত
ক'ব নেকি আপোনাৰ লগ কৰিলো হয় এনেকে
মই ইয়াতে ঘৰতে থাকো মই ঘৰৰ পৰা নোলাওঁ ৰুমৰ ভিতৰতে সোমাই আছো
ক'ত থাকে ভাই
মই উলুবাৰীত থাকো
উলুবাৰীত না অ অ
আপোনাক ৰিচাৰ্জে জানে
হ'ব 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 দিয়ক হ'ব
যে আমাক